Iya, agak bening. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, সমগ্ৰ দেশে আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। 2025 বৰ্ষৰ পদ্ম সন্মানসমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ 139গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া দিয়া ভাষণত প্ৰকাশ কৰিছে। আৰু ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত চলিত পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে 2 উইকেটত পৰাস্ত কৰে। সমগ্ৰ দেশে আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত এই দিৱসৰ মূল অনুষ্ঠানত ৰাষ্ট্ৰক নেতৃত্ব দিব। গণৰাজ্য দিৱসৰ কুচকাৱাজ পুৱা 10:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ 75 বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণত আলোকপাত কৰি প্ৰদৰ্শন কৰা এই কুচকাৱাজ অনন্য হ'ব। কুচকাৱাজৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাৰ্ঘ্য নিবেদন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এখন ঘোঁৰা বাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সামৰিক অভিবাদন গ্ৰহণ কৰিব। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছবিয়ান্তো এইবাৰ এই দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কুচকাৱাজত ইণ্ডোনেছিয়াৰ 160গৰাকী আৰু 190গৰাকী সদস্যৰ দুটা দলে অংশ ল'ব। স্বৰ্ণিম ভাৰত, ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ 31টা প্ৰতীকপট এই গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হ'ব। এই অনুষ্ঠানলৈ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা উল্লেখনীয় বৰঙণি আগবঢ়োৱা ভালেসংখ্যক ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে। 34টা শাখাত দেশৰ বিভিন্ন প্ৰান্তৰ 10,000 বিশেষ আমন্ত্ৰিত অতিথিয়ে এই অনুষ্ঠানত অংশ ল'ব। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি প্ৰয়াগৰাজৰ কুম্ভমেলাৰ গংগা মণ্ডপত ভাৰতৰ অনুপম সংস্কৃতিৰ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰ্যটকসকলে আধ্যাত্মিকতা, ভাৰতীয় সংস্কৃতি আৰু দেশপ্ৰেমৰ সমাৱেশ দেখিবলৈ পাব। 2025 বৰ্ষৰ পদ্ম সন্মানসমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ 139গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত 7গৰাকী বিশিষ্ট ব্যক্তিক পদ্মবিভূষণ, 19গৰাকীক পদ্মভূষণ আৰু 113গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। 13গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় লেখক এম টি বাসুদেৱন নায়াৰ, সুজুকি মটৰ কৰ্পৰেশ্যনৰ প্ৰাক্তন অধ্যক্ষ ওছামা সুজুকি আৰু গায়িকা সাৰদা সিনহাক মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে। বিশিষ্ট গায়ক পংকজ উদাস আৰু অৰ্থনীতিবিদ বিবেক দেৱৰয়লৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। হকী খেলুৱৈ পি আৰ শ্ৰীজেশকো পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছে। ক্ৰিকেটাৰ আৰ অশ্বিন আৰু ফুটবল খেলুৱৈ আই এম বিজয়নক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। পদ্ম সন্মান লাভ কৰাসকলৰ ভিতৰত অসমৰো 5গৰাকী বিশিষ্ট ব্যক্তি আছে। যশস্বী নৃত্যশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিয়ে এইবাৰ পদ্ম সন্মান লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম সন্মান লাভ কৰা বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ব্যক্তিসকলৰ অসাধাৰণ সাফল্যক সন্মান জনাবলৈ পাই দেশ গৌৰৱান্বিত হৈছে। পদ্ম সন্মান প্ৰাপকসকলৰ নিষ্ঠা আৰু দৃঢ়তা সঁচাকৈ প্ৰেৰণাদায়ক বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে পদ্ম সন্মান লাভ কৰাৰ প্ৰতিগৰাকী ব্যক্তি কঠোৰ পৰিশ্ৰম, উৎসাহ, নিষ্ঠা আৰু উদ্ভাৱনৰ প্ৰতিমূৰ্তিস্বৰূপ। এই ব্যক্তিসকলে অগণন লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 76 সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া কালি ৰাষ্ট্ৰপতিৰ উপকূলৰক্ষী পদক আৰু উপকূলৰক্ষীৰ পদকৰ তালিকাত অনুমোদন জনাইছে। অদম্য সাহস, কৰ্তব্যৰ প্ৰতি অভূতপূৰ্ব নিষ্ঠা আৰু বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতিৰ লগতে সশস্ত্ৰ বাহিনীৰ 58গৰাকী কৰ্মীলৈ মেনশ্যন ইন ডেচপাচেজ সন্মানেৰে সন্মানিত কৰিছে। ইয়াৰ ভিতৰত 4গৰাকীলৈ মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হৈছে। সন্মান প্ৰাপকসকলৰ ভিতৰত 55গৰাকী স্থলসেনাৰ জোৱান আছে। ইয়াৰে ভিতৰত ৰক্ষক অভিযানৰ বাবে 14 গৰাকীক, স্ন' লিঅপাৰ্ড অভিযানৰ বাবে 8 গৰাকীক, হিফাজত অভিযানৰ বাবে 6 গৰাকীক আৰু সহায়তা অভিযানৰ বাবে 2 গৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি কালি সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 93 গৰাকী জোৱানক সাহসিকতাৰ বঁটা আগবঢ়ায়। ইয়াৰ ভিতৰত 11 গৰাকীক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। বঁটা লাভ কৰাসকলৰ ভিতৰত 14 গৰাকী শৌৰ্য চক্ৰ, 1 গৰাকীক সাহসিকতাৰ সেনা পদক, 66 গৰাকীক সেনা পদক, 2 গৰাকীক সাহসিকতাৰ নৌসেনা পদক আৰু 8 গৰাকীক বায়ুসেনাৰ সাহসিকতাৰ পদক প্ৰদান কৰা হৈছে। মেজৰ মঞ্জিত আৰু নায়ক দিলবাৰ খানক মৰণোত্তৰভাৱে কীৰ্তিচক্ৰ আগবঢ়োৱা হৈছে। শ্ৰীমতী মুৰ্মুৱে লগতে 305 গৰাকী জোৱানলৈ প্ৰতিৰক্ষা অলংকৰণ আগবঢ়াৰ প্ৰস্তাৱতো অনুমোদন দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতিৰ স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘৱ কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে দেশত 1947 চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা ঔপনৈৱেশিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্ৰচেষ্টা চলি আছে। ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। গণৰাজ্য দিৱস সকলো জনসাধাৰণৰ বাবে সমূহীয়া আনন্দ আৰু গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে বিগত 75 বছৰত ভাৰতে মৈত্ৰী ৰাষ্ট্ৰসমূহৰ মাজত সঠিক স্থান লাভ কৰাৰ দিশত অগ্ৰসৰ হবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক্ষণত ৰাষ্ট্ৰলৈ উদ্দেশ্যি দিয়া ভাষণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক ধন্যবাদ জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণত ভালেমান গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণত সংবিধানৰ মহত্বৰ লগতে দেশৰ প্ৰগতিৰ বাবে কাম কৰাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ান্তোক আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে নৈশ ভোজনো আয়োজন কৰে। প্ৰথম চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা শ্ৰী ছুবিয়ান্তোক আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক হেজাৰ হেজাৰ বছৰ পুৰণি। খেলৰ খবৰ। ভাৰতে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চলিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে 2 উইকেটত পৰাস্ত কৰে। ভাৰতে 166 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ তিলক বাৰ্মাই 55টা বলত 72 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৱাশ্বিংটন সুন্দৰে 19টা বলত 26 ৰাণৰ বৰঙণি আগবঢ়ায়। দলৰ বাকী কেইগৰাকী বেটছমেন ব্যৰ্থ হয়। তিলক বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 165 ৰাণ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক জছ বাটলাৰে সৰ্বাধিক 45 ৰাণ কৰে। ভাৰতৰ অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে 2টাকৈ উইকেট দখল কৰে। এই জয়ৰ সুবাদত ভাৰত শৃংখলা 2-0 ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয়খন খেল মঙলবাৰে গুজৰাটৰ ৰাজকোটত খেলোৱা হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ দেশে আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। 2025 বৰ্ষৰ পদ্ম সন্মানসমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ 139 গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া দিয়া ভাষণত প্ৰকাশ কৰিছে। আৰু ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে 2 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।